হেল্ল'
ছাৰ,
হয়
কলিতা ছাৰ,
হয় হয় কোনে কৈছে?
প্ৰিন্সিপাল ছাৰ,
হয় হয়
হয় না,
হয় হয়,
মোৰ নাম নৃপেন শৰ্মা, আপোনাৰ তাতে কাম কৰিছিলো মই আগতে, মোৰ অলপ মোক অলপ সহায় কৰিব পাৰিব না?
মানে আপুনি কি কাম কৰিছিলে?
এ মই চকীদাৰৰ তলতে আছিলো, এই ঝাৰু পোচা লগাইছিলো, কিন্তু কামটোতো শেষ হৈ গেল, কেতিয়াবাতে শেষ হৈছে, এতিয়া আজি 8 বছৰ আগতে শেষ হৈছে, কিন্তু এতিয়া মই বেলেগ জেগাত কাম কৰিছিলো, কিন্তু এতিয়াতো মই কাম একোৱে পোৱা নাই, একোৱে পোৱা নাই। সেইকাৰণে আপোনাৰ নামটো, আপোনাৰ নম্বৰটো পালো, মোক আপোনাৰ নম্বৰটো দিছি ছাৰ।
কোনে কোনে দিছে?
অভিনৱ বৰঠাকুৰ বুলি এজন মানুহে দিছে। আপুনি চিনি পায় নেকি তেখেতক?
মই লগ পাইছিলো তেখেতক।
তেখেতে দিছিলে মোক, আপুনি কিবা সহায় কৰিব পাৰে নেকি?
দেখা যাব দিয়ক,
হব দিয়ক, থওঁ।